সৈতে মই ঋতুস্মিতা তামুলি। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিশা কইনাধৰৰ ৰাজ্যিক অতিথিশালাত কটাব। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব। ইতিমধ্যে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝী, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' গুৱাহাটীত উপস্থিত হৈছে। লগতে বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমান বন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পন্তলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বতাঘুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰু সজাই বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষী উপ আয়ুক্ত জয়ন্ত সাৰথি বৰাই প্ৰকাশ কৰিছে। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজীৱ ভৱনত দলৰ কেইবাটাও কোষৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। নিৰ্বাচনৰ ভোটগ্ৰহণৰ পৰা আৰম্ভ কৰি ভোটগণনাকে ধৰি বিভিন্ন দিশ সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হয়। বৈঠকৰ মাজতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত শ্ৰীগগৈয়ে কয় যে কংগ্ৰেছ দলক নতুনকৈ গঢ় দিয়াৰ বাবে জনসাধাৰণে যি আহ্বান জনাইছে তাৰ প্ৰতি সঁহাৰি জনাই দলে বৰ অসম গঢ়িবলৈ নতুন কংগ্ৰেছ দল গঠনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ইপিনে কাইলৈ হ'বলগীয়া নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ দলৰ কোনো প্ৰতিনিধি উপস্থিত নাথাকে বুলিও শ্ৰীগগৈয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 6 ছেপ্টেম্বৰ দেওবাৰে দেশজুৰি চিটেট অনুষ্ঠিত কৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আজি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাধ্যমিক শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি প্ৰাৰ্থীসকলে CTET.NIC.in বা www.CBSE.gov.in ৱেবছাইটৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। আবেদন দাখিলৰ অন্তিম তাৰিখ অহা 10 জুন, 15 জুনলৈকে অনলাইন আবেদনৰ মাচুল দিব পাৰিব। 6 ছেপ্টেম্বৰত দেশৰ 132খন চহৰত 27টা ভাষাত চিটেট অনুষ্ঠিত হ'ব। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি মানকাছৰ ৰাজচক্ৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই আজি ব্ৰহ্মপুত্ৰত আখৰাকালীন অনুশীলন অনুষ্ঠিত কৰে। হাতশিঙিমাৰী SDRFৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত নাও দুৰ্ঘটনাৰ এটা সাম্ভাব্য পৰিস্থিতিৰ সৃষ্টি কৰি উদ্ধাৰ অভিযান চলোৱা হয়। দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা অনুসৰি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে দিল্লী কেপিটেলছক জয়ৰ বাবে 211 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জিকি দিল্লী কেপিটেলছে প্ৰথমে পাঞ্জাব কিংছক বেট ধৰিবলৈ আমন্ত্ৰণ জনাই পাঞ্জাব কিংছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 210 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ শ্ৰেয়াছ আয়াৰে সৰ্বাধিক 59 ৰাণ সংগ্ৰহ কৰে। দিল্লীৰ হৈ মিচেল ষ্টাৰ্ছ আৰু মাধৱ তিৱাৰীয়ে 2টাকৈ উইকেট দখল কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।